নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 15,671গৰাকী সদস্যক 10,000কৈ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। জিলাখনৰ মুণ্ডামালা খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে চৰকাৰী অনুদান হিচাপে লাভ কৰা ধন অপচয় কৰাৰ পৰিৱৰ্তে অৰ্থনৈতিক উন্নয়নত বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে চৰকাৰে এই পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত সমীক্ষা চলাব আৰু ধনৰ সঠিক ব্যৱহাৰ কৰা মহিলাই পুনৰ 25,000 টকা লাভ কৰিব। এই 25,000 টকা 12,500 টকা ৰাজ্য চৰকাৰে আৰু 12,500 টকা বেংকে প্ৰদান কৰিব। এই পুঁজিৰো সঠিক ব্যৱহাৰ কৰিলে মহিলাসকলে পৰৱৰ্তী পৰ্যায়ত 50,000 টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026 চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণৰ দিন আজি ঘোষণা কৰিছে। জাৰি কৰা অধিসূচনা অনুসৰি শিক্ষাৰ্থীসকলে অহা 4 অক্টোবৰলৈকে অনলাইনযোগে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। একেদৰে শিক্ষাৰ্থীসকলে 10 অক্টোবৰলৈকে অনলাইনযোগে মাচুল জমা দিয়া আৰু চালান সংগ্ৰহ কৰিব পাৰিব। ষ্টেট বেংক অব ইণ্ডিয়াত চালানযোগে মাচুল জমা দিয়াৰ অন্তিম দিন হৈছে 15 অক্টোবৰ। ইয়াৰ পিছত প্ৰপত্ৰত যদিহে কিবা আঁসোৱাহ থাকে তেন্তে সেই আঁসোৱাহ 20 অক্টোবৰলৈকে শুধৰাব পাৰিব। উল্লেখযোগ্য যে বিদ্যালয় শিক্ষা পৰিষদে পৰীক্ষাৰ্থীসকলৰ বাবে পৰীক্ষাৰ মাচুল 800 টকা, ব্যৱহাৰিক পৰীক্ষাৰ মাচুল 50 টকা আৰু কেন্দ্ৰ মাচুল 350 টকা নিৰ্ধাৰণ কৰিছে। দৰং জিলাৰ মঙলদৈ সদৰ থানা আৰক্ষীয়ে অভিযান চলাই এটা কুখ্যাত অপৰাধী চক্ৰক আজি উৎখাত কৰাৰ লগতে চক্ৰটোৰ সৈতে জড়িত মহিলাসহ 4 সদস্যক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তিকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে 10 লক্ষাধিক টকা মূল্যৰ চুৰি সোণ আৰু ৰূপৰ আ অলংকাৰ উদ্ধাৰ কৰে। মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰাই জনোৱা মতে এই সমগ্ৰ চুৰি ঘটনাৰ সৈতে 2 সোণাৰীও জড়িত হৈ আছে। উল্লেখযোগ্য যে এই অপৰাধী চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা মঙলদৈ সদৰ থানা এলেকাৰ বিভিন্ন অঞ্চলত একাধিক চুৰি কাৰ্য সংঘটিত কৰি আহিছে। BTC নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, BTC উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী আৰু কাৰ্যবাহী সদস্য চাইখং বসুমতাৰীয়ে UPPLৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাঙত BPFৰ জ্যেষ্ঠ নেতা আৰু সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ 7টা পৰিষদীয় সমষ্টিত আজি 15গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বাক্সা জিলাত নিৰ্দলীয় প্ৰাৰ্থী মনমোহন মদাহীয়ে ককলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। ইফালে দিহিৰা পৰিষদীয় সমষ্টিত গণ সুৰক্ষা প্ৰাৰ্থী হিচাপে ঘনশ্যাম দাসে বাক্সা জিলাৰ আয়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। গয়বাৰী সমষ্টিত UPPLৰ হৈ প্ৰমোদ বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে। তামোলপুৰৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ পাছত BTRৰ প্ৰধানগৰাকীয়ে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ আশীৰ্বাদ লৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি দাবী কৰে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9716680969, 9864399155 আৰু 9619686659 নম্বৰত হোৱাটছএপত পঠিয়াব লাগিব। অহা 4ৰ পৰা 8 নৱেম্বৰলৈ মালয়েছিয়াত হ'বলগীয়া প্ৰথম বিশ্বকাপ লন বল প্ৰতিযোগিতাৰ ভাৰতীয় দলত অসমৰ অৰ্জুন বঁটাৰে সন্মানিত নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালে স্থান লাভ কৰিছে। যোৱা 26 আগষ্টৰ পৰা কালিলৈকে নতুন দিল্লীত অনুষ্ঠিত শিবিৰত দুয়োগৰাকী খেলুৱৈ বাছনি লাভ কৰে। অসমৰ লন বল সন্থাই খেলুৱৈ দুগৰাকীক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ সফলতা কামনা কৰিছে। ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ নিজ কদমনিৰ নিবাসী শ্বহীদ লাতিফৰ আজি হৃদৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। ডিব্ৰুগড়ৰ কেইবাটাও সামাজিক অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈ আছিল। তেখেতৰ মৃত্যুত ডিব্ৰুগড়ৰ গৰীয়া মৰিয়া জাতীয় পৰিষদ, কদমনি মছজিদ কমিটি, ডিব্ৰুগড় ঈদগাহ সমিতিকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।